গীতমালা 37 অধ্যায়। ডাউদৰ ৰচিত গীত। তুমি দুষ্টবোৰৰ কাৰণে অস্থিৰ নহবা, কুকাৰ্য কৰাবোৰক দেখি হিংসা নকৰিবা, কিয়নো তেওঁলোক ঘাঁহৰ দৰে শীঘ্ৰেই শুকাই যাব, সেউজীয়া টিনৰ নিচিনাকৈ জয় পৰিব। জিহুৱাত ভৰসা ৰাখা আৰু সুকৰ্ম কৰা, দেশত বাস কৰা আৰু নিৰাপদে থাকা। জিহুৱাত আনন্দ কৰা, তাতে তেওঁ তোমাৰ মনৰ বাঞ্ছা পূৰ্ণ কৰিব। তোমাৰ পথ জিহুৱাত সমৰ্পণ কৰা, তেওঁত ভৰসা ৰাখা, তাতে তেওঁৱেই সকলো কৰিব। তেওঁৱেই তোমাৰ সততা দীপ্তিৰ দৰে উজ্জ্বল কৰি তুলিব। তোমাৰ ন্যায় কাৰ্য দুপৰীয়াৰ ৰ'দৰ নিচিনাকৈ প্ৰকাশ কৰিব। জিহুৱাৰ আগত শান্ত হোৱা, ধৈৰ্যৰে তেওঁলৈ অপেক্ষা কৰা। যি মানুহে নিজৰ দুষ্ট পৰিকল্পনাৰে কৃতকাৰ্য হবলৈ কৰ্ম কৰে, তাত তুমি অসন্তুষ্ট নহবা। শুদ্ধ এৰা, ক্ৰোপ ত্যাগ কৰা, বেজাৰ নকৰিবা, কেৱল হানিহে হয়। কিন্তু দুষ্টবোৰ উচ্ছন্ন হ'ব, কিন্তু জিহুৱালৈ অপেক্ষা কৰা লোকে হলে দেশ অধিকাৰ কৰিব। কিন্তু অলপতে দুষ্ট লোক শেষ হৈ যাব, তুমি যত্নেৰে বিচাৰিলেও তেওঁলোকৰ ঠাইত তেওঁলোকক পোৱা নাযাব। কিন্তু নম্ৰসকলে দেশ অধিকাৰ কৰিব, পশুৰ আশীৰ্বাদ পাই তেওঁলোক আনন্দিত হ'ব। দুষ্টই ধাৰ্মিক লোকৰ বিৰুদ্ধে কুমন্ত্ৰণা কৰে, তেওঁলোকৰ বিৰুদ্ধে দাঁত কৰছে। প্ৰভুৱে তেওঁলোকক দেখি হাঁহিছে, কিয়নো তেওঁ দেখিছে যে তেওঁলোকৰ শেষ দিন চাপি আহিছে। দুখী দৰিদ্ৰক বিনাশ কৰিবলৈ আৰু সৎ পথত চলাসকলক বধ কৰিবলৈ দুষ্টবোৰে নিজৰ তৰোৱাল উলিয়াইছে আৰু নিজৰ ধনু ভিৰাইছে, কিন্তু তেওঁলোকৰ তৰোৱাল তেওঁলোকৰ নিজৰ বুকুতে সোমাব আৰু তেওঁলোকৰ ধনু ভঙা হ'ব। দুষ্টলোকৰ পশুৰ ধন ৰাখিতকৈও ধাৰ্মিকৰ অলপ সম্পত্তিয়েই ভাল, কিয়নো দুষ্টবোৰৰ বাহু ভঙা হ'ব, কিন্তু জিহুৱাই ধাৰ্মিকসকলক ধৰি ৰাখিব। সিদ্ধ লোকৰ সকলো দিন জিহুৱাই জানে আৰু তেওঁলোকৰ আধিপত্য চিৰকাললৈকে থাকিব। সংকটৰ সময়ত তেওঁলোক লাজত নপৰিব আৰু আকালৰ সময়ত তেওঁলোক তৃপ্ত হ'ব। দুষ্টবোৰ বিনষ্ট হ'ব, জিহুৱাৰ শত্ৰুবোৰ পথাৰৰ টিনৰ শোভাৰ সদৃশ্য হ'ব। তেওঁলোক অদৃশ্য হৈ যাব, ধোঁৱাৰ নিচিনাকৈ তেওঁলোক নোহোৱা হ'ব। দুষ্টই ধাৰে লয় কিন্তু তাক পৰিশোধ নকৰে, কিন্তু ধাৰ্মিক লোক দয়াবান আৰু দানশীল। জিহুৱাৰ আশীৰ্বাদ পোৱাসকল পৃথিৱীৰ অধিকাৰী হ'ব, কিন্তু যিসকলক তেওঁ অভিশাপ দিয়ে তেওঁলোক উচ্ছন্ন হ'ব। জিহুৱাই আমাৰ খোজৰ গতি স্থিৰ কৰে, তেওঁৰ পথত সন্তোষ পায়। তেওঁ উজুতি খাই পৰিলেও নিচেকৈ পতিত নহ'ব, কিয়নো জিহুৱাৰ হাতেই তেওঁক ধৰি ৰাখিছে। মই যুৱক আছিলোঁ, এতিয়া বুঢ়া হ'লো, কিন্তু মই ধাৰ্মিকক ত্যাগ কৰা নাইবা তেওঁলোকৰ বংশধৰসকলে ভিক্ষা কৰা এনে কেতিয়াও দেখা নাই। ধাৰ্মিকসকল সদায় দয়ালু আৰু তেওঁলোকে ধাৰে দিয়ে, তেওঁলোকৰ বংশই আশীৰ্বাদ পায়। তুমি দুষ্টতাৰ পৰা আঁতৰি আহা আৰু ভাল কৰ্ম কৰা, তুমি চিৰকাল জীয়াই থাকিবা, কিয়নো জিহুৱাই ন্যায় বিচাৰ ভাল পায়, তেওঁ ভক্তসকলক তেওঁ পৰিত্যাগ নকৰে। অনন্তকাললৈকে তেওঁলোকক ৰক্ষা কৰা হ'ব, কিন্তু দুষ্টবোৰৰ বংশ হলে ধ্বংস কৰা হ'ব। ধাৰ্মিকসকল পৃথিৱীৰ অধিকাৰী হ'ব, তেওঁলোক তাত সৰ্বৰ্তীকাললৈকে বাস কৰিব। ধাৰ্মিকৰ মুখে জ্ঞানৰ কথা প্ৰচাৰ কৰে, তেওঁলোকৰ জিভাই ন্যায় কথা প্ৰকাশ কৰে। তেওঁলোকৰ ঈশ্বৰৰ ব্যৱস্থা তেওঁলোকৰ হৃদয়ত আছে, তেওঁলোকৰ ভৰি পিছলি নাযায়। দুষ্টলোকে ধাৰ্মিক লোকলৈ খাপ পাতি থাকে, তেওঁলোকক বধ কৰিবলৈ বিচাৰে, কিন্তু জিহুৱাই দুষ্টলোকৰ হাতত তেওঁলোকক এৰি নিদিব, বিচাৰত তেওঁলোকক দুখী নকৰিব। জিহুৱাৰ অপেক্ষাত থাকা, তেওঁৰ পথত চলা, তাতে তেওঁ পৃথিৱীৰ অধিকাৰী হ'বলৈ তোমাক উন্নত কৰিব। দুষ্টবোৰ উচ্ছন্ন হ'লে তুমি তাক দেখিবলৈ পাবা। মই দুষ্ট লোকৰ অত্যাচাৰ বৃদ্ধি পোৱা দেখিলোঁ, সেউজ গছৰ দৰে বাঢ়ি যোৱা দেখিলোঁ। কিন্তু মই পুনৰ যেতিয়া ওচৰেদি পাৰ হৈ গ'লো, তেওঁলোক নোহোৱা হ'ল। মই বিচাৰিলোঁ কিন্তু তেওঁলোকক পোৱা নগ'ল। সিদ্ধ লোকৰ জীৱনলৈ লক্ষ্য কৰা, সৎ লোকসকলক নিৰীক্ষণ কৰা, কিয়নো শান্তিপ্ৰিয় লোকৰ বংশৰ কল্যাণ হয়, কিন্তু পাপী লোক সম্পূৰ্ণকৈ ধ্বংস হ'ব। দুষ্ট লোকৰ বংশ ধ্বংস হ'ব। ধাৰ্মীসকলৰ পৰিত্ৰাণ জিহুৱাৰ পৰা আহে, সংকটৰ কালত তেওঁৰেই তেওঁলোকৰ আশ্ৰয়। জিহুৱাই তেওঁলোকক সহায় আৰু ৰক্ষা কৰে। দুষ্ট লোকসকলৰ হাতৰ পৰা তেওঁৱেই তেওঁলোকক উদ্ধাৰ কৰি পৰিত্ৰাণ দিয়ে, কিয়নো তেওঁলোকে তেওঁতেই আশ্ৰয় লৈছে।